জিৰিমিয়া চৌবিশ অধ্যায়। ডিমৰুৱে ভৰা দুটা পাচিৰ উপমা। জিহুৱাই মোক কিবা এটা দেখুৱাইছিল, জিহুৱাৰ মন্দিৰৰ সন্মুখত ৰাখি থোৱা ডিমৰু গুটিৰ দুটা পাচি মোক দেখুৱাইছিল। বাবিলৰ ৰজা নবুখদনেচৰে জেৰুচালেমৰ পৰা কমাৰ, বাহৈ আদি শিল্পকাৰীয়ে সৈতে জিহুৱাকিমৰ পুত্ৰ জিহুদাৰ ৰজা যকনিয়াক আৰু জিহুদাৰ প্ৰধান লোকসকলক বাবিললৈ বন্দী কৰি নিয়াৰ পাছত এই দৰ্শন ঘটিছিল। এটা পাচিত প্ৰথমে পকা ডিমৰু গুটিৰ নিচিনা অতি উত্তম ডিমৰু গুটি আছিল, আৰু আন পাচিত বেয়াৰ বাবে খাব নোৱাৰা অতি বেয়া ডিমৰু গুটি আছিল। তেতিয়া জিহুৱাই মোক সুধিলে, হে জিৰিমিয়া, তুমি কি দেখিছা? তেতিয়া মই ক'লো, ডিমৰু গুটি, তাৰ মাজত ভাল অতি উত্তম, আৰু বেয়া ইমান বেয়া যে বেয়াৰ নিমিত্তে খাব নোৱাৰে। পাছত জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, এই ঠাইৰ পৰা কলদিয়াসকলৰ দেশলৈ মই বন্দী কৰি পঠোৱা জিহুদাৰ লোকসকলক মই এই উত্তম ডিমৰু গুটিৰ দৰে মংগলৰ অৰ্থে সুদৃষ্টি কৰিম, কিয়নো মই তেওঁলোকৰ মংগলৰ অৰ্থে তেওঁলোকৰ ওপৰত মোৰ চকু ৰাখিম, আৰু মই তেওঁলোকক পুনৰাই এই দেশলৈ আনিম আৰু তেওঁলোকক স্থাপন কৰিম, নাভাঙিম, ৰোপণ কৰিম, নুঘালিম, আৰু মই যে জিহুৱা ইয়াক জানিবৰ মন মই তেওঁলোকক দিম, আৰু তেওঁলোক মোৰ প্ৰজা হ'ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ'ম, কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব। আৰু জিহুদাৰ ৰজা ছিদিকিয়াক, তেওঁৰ প্ৰধান লোকসকলক আৰু এই দেশত বাকী থকা জেৰুচালেমৰ অৱশিষ্ট ভাগক আৰু মিছৰ দেশত প্ৰবাস কৰা লোকসকলক বেয়াৰ বাবে খাব নোৱাৰা সেই বেয়া ডিমৰু গুটিৰ দৰে মই ত্যাগ কৰিম, ইয়াক জিহুৱাই নিশ্চয়কৈ কৈছে। এনেকৈ অমংগলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাহৰ বিষয় হ'বলৈ আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ আৰু হাৱৰ বিষয় হ'বলৈ দিম, আৰু মই তেওঁলোকক আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন নোহোৱালৈকে তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল আৰু মহামাৰী পঠাই থাকিম।